ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য সংকটৰ পৰা পৰিত্ৰাণৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাজ্যসমূহক সহযোগিতাৰ আহান। বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহৰ আজি বৈধতা পৰীক্ষা। 26 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 5খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব, মুখ্য নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিৰ্বাচন আয়োগৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব যক্ষ্মা ৰোগ দিৱসৰ কাৰ্যসূচী গ্ৰহণ আৰু দক্ষিণ আফ্ৰিকাত হ'বলগীয়া দ্বিদেশীয় টি20 শৃংখলাৰ ভাৰতীয় দলত অসমৰ উমা ছেত্ৰীৰ স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। এতিয়া শুনক বিতং বাতৰি। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য যিকোনো সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহান জনাইছে। আজি ৰাজ্যসভাত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 3 সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতৰো ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে। খাৰুৱা তেল, গেছ আদিৰ আমদানি প্ৰভাৱিত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। হৰ্মুজ প্ৰণালীত বিভিন্ন দেশৰ জাহাজ আবদ্ধ হৈ আছে আৰু এই জাহাজসমূহত ভাৰতৰ বহু সদস্য কৰ্মী হিচাপে আছে বুলি শ্ৰীমোদীয়ে উদ্বেগ প্ৰকাশ কৰে। এই ক্ষেত্ৰত সকলোকে সংযম আৰু পাৰস্পৰিক সহযোগিতা ৰক্ষা কৰি চলিবলৈ শ্ৰীমোদীয়ে আহান
জনায়। ঊৰ্জা সংকট পেদা কৰ দিয়া হে ভাৰত কে লিয়ে ভি স্থিতি চিন্তাজনক হে। ইছে পেট্ৰল, ডিজেল, গেছ আৰু ফৰ্টিলাইজাৰ জেসে জৰুৰী সামান কি ৰুটিন সপ্লাই প্ৰভাৱিত হ ৰহী হে। গল্ফ দেশো মে কৰিব 1 কৰোড় ভাৰতীয় ৰহতে হে, ৱাহাঁ কাম কৰতে হে। উনকে জীৱন আৰু আজীৱিকা কি সুৰক্ষা ভি ভাৰত কে লিয়ে বহুত বড়ি চিন্তা হে। হৰ্মুজ স্ট্ৰেট মে দুনিয়া কে অনেক জাহাজ ফসে হে, উনমে বহুত বড়ি সংখ্যা মে ভাৰতীয় ক্ৰু মেম্বৰ্স হে। ইয়ে ভি ভাৰত কে লিয়ে এক বড়ি চিন্তা কা বিষয় হে। এইসি বিকট পরিস্থিতি মে আবশ্যক হে কি ভারত কি সংসদ কে ইস উচ্চ সদন সে শান্তি আর সংবাদ কি এক জুট আওয়াজ পুরে বিশ্ব মে যায়।
শ্রীমোদীয়ে কয় যে পশ্চিম এশিয়ার প্রতি পরিস্থিতির প্রতি লক্ষ্য রাখি দেশত প্রয়োজনীয় গ্যাস আর তেলের যোগান অটুট রাখবলে ভারতে বিভিন্ন দেশের সঙ্গে যোগাযোগ রক্ষা করে আছে। প্ৰধানমন্ত্ৰীয়ে কালি লোকসভাতো মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতিক লৈ দিয়া বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই যুদ্ধকালীন পৰিস্থিতিত ভাৰতত হোৱা পেট্ৰলিয়ামজাত সামগ্ৰীৰ নাটনি উদ্বেগজনক বুলি অভিহিত কৰি সুদূৰপ্ৰসাৰী পৰিস্থিতিৰ বাবে দেশ সাজু হৈ থাকিব লাগিব বুলি উল্লেখ কৰে। বিধানসভা নিৰ্বাচনৰ বাবে দাখিল হোৱা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়ন পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰ্বাচনী বিষয়াই পৰীক্ষণ অব্যাহত ৰাখিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ডিমৰীয়া সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ডঃ তপন দাস, কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱা, নিৰ্দলীয় প্ৰাৰ্থীসকল, মধ্য গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰী, আম আদমী পাৰ্টীৰ অনুৰূপা ডেকা ৰজাকে ধৰি প্ৰাৰ্থীসকলৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। নিউ গুৱাহাটীত বিজেপিৰ দীপলু ৰঞ্জন শৰ্মা, কংগ্ৰেছৰ শান্তনু বৰা, দিছপুৰত বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। জালুকবাৰীত বিজেপিৰ ডঃ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ বিদিশা নেওগ আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসৰ মনোনয়ন বৈধ বিবেচিত হৈছে। মাজুলী জিলাত আজি মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত আটাইকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। বিজেপিৰ ভুৱন গাম, কংগ্ৰেছৰ ইন্দ্ৰনীল পেগু আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাত মনোনয়ন দাখিল কৰা 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত আটাইকেইগৰাকীৰে মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। বজালী জিলাত 2টা সমষ্টিৰ বাবে দাখিল হোৱা 10খন মনোনয়নৰ ভিতৰত 1খন বাতিল হৈছে। মনোনয়ন পৰীক্ষাৰ অন্তত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ ৰহমান আলীৰ মনোনয়ন বাতিল কৰা হৈছে। ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস, চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰ, এ আই ইউ ডি এফৰ ফাৰহাদ আলীকে ধৰি 6গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। বজালী সমষ্টিৰ ধৰ্মেশ্বৰ ৰায়, অসম জাতীয় পৰিষদৰ দিলীপ বৰুৱা আৰু তৃণমূল কংগ্ৰেছৰ কল্যাণী কলিতাৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। দৰং জিলাত মনোনয়ন পত্ৰ পৰীক্ষণৰ পাছত 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে। জিলাখনত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ছাইফুল চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বনিয়াৰ মনোনয়ন নাকচ হৈছে। জিলাখনত 19গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা 24খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিত আজি প্ৰতাপ সিং ৰংফাৰ নামৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ হয়। উল্লেখযোগ্য যে কালি অন্তিম দিনালৈ মুঠ 126টা সমষ্টিৰ বাবে 818গৰাকী প্ৰাৰ্থীয়ে 1391খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। পৰহিলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক ঋতুস্মিতা তামুলীৰ পৰা।
নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্ত বন্ধ কৰি দিয়াৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত চুবুৰীয়া সীমান্তৱৰ্তী ৰাজ্যসমূহক হিংসা আৰু প্ৰলোভনমুক্ত নিৰ্বাচন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহায় কৰাৰ বাবে যথাসম্ভৱ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচন আয়োগে নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্যৰ লগতে এই ৰাজ্যকেইখনৰ 12খন চুবুৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব, মুখ্য নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত নিৰ্বাচনী প্ৰস্তুতি, সমন্বয় বৃদ্ধি আৰু হিংসা ভাবুকি প্ৰলোভনমুক্ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ডঃ এছ এছ সান্ধু আৰু ডঃ বিবেক যোশীৰ সৈতে বিধানসভা নিৰ্বাচন হ'বলগীয়া অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ উপৰিও উপ নিৰ্বাচন হ'বলগীয়া অন্য 6খন ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতি আৰু আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিধানসভা নিৰ্বাচন হ'বলগীয়া ৰাজ্যকেইখনে প্ৰস্তুতি, আইন শৃংখলাজনিত বিষয়, ব্যয় বলৱৎকৰণ আৰু কেন্দ্ৰীয় সংস্থা তথা চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা উদ্বেগজনক বিষয় সম্পৰ্কে অৱগত কৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ, কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক পৰিষদ, বিধি বলবৎকাৰী সঞ্চালকালয়, উপকূলৰক্ষী বাহিনী, আছাম ৰাইফলছ আৰু অন্য সংস্থাসমূহৰ মুৰব্বীসকলক আন্তঃৰাজ্যিক চকীসমূহত চোকা নজৰ ৰাখিবলৈ আৰু নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সীমামূৰীয়া এলেকাত সতৰ্কতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো, আয়কৰ বিভাগ, কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আৰু ৰাজহ চোৰাংচোৰা সঞ্চালকালয়সহ কেন্দ্ৰীয় সংস্থাসমূহক নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিবলৈ কোৱা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ প্ৰায় 25 কিলোমিটাৰ জোৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে গৰখীয়া গোসাঁই থানত সেৱা আগবঢ়াই নিৰ্বাচনী প্ৰচাৰ সুকলমে সমাপন কৰিবলৈ আশীৰ্বাদ লয়। মাজুলী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ দলটোৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰী ডঃ ৰণোজ পেগুৱে 4খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
আজি মই নিৰ্বাচনী স্ক্ৰুটিনিৰ পাছৰ পৰাই আমি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ আৰু মই মোৰ সমষ্টি বাদ দি আজি আহি মই মাজুলীত প্ৰচাৰত অংশগ্ৰহণ কৰিছোঁ। মাজুলীক খুব ভাল লাগিল। আজি 4খনকৈ সভা, প্ৰথম পকাজৰা, তাৰপাছত কলিয়া, জমুচু, ফুলনি, এই 4খনকৈ সভাত অংশগ্ৰহণ কৰোঁ। ইয়াৰ বিপুল সমাগম ৰাইজৰ উৎসাহ উদ্দীপনাই এইটো প্ৰমাণিত কৰিছে যে মাজুলীত দ্বিতীয়বাৰৰ কাৰণে ভুৱন গাম তেখেত জয়ী হ'ব আৰু ৰাইজে তেখেতক বিপুল ভোটত।
অহা 29 মাৰ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীলৈ যোৱাৰ সম্ভাৱনা আছে। গোৱালপাৰা জিলাত আজি জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ NDA প্ৰাৰ্থীৰ হৈ মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা অশোক সিংহালে 3খন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা আৰু দুধনৈ সমষ্টিত টংকেশ্বৰ ৰাভাৰ হৈ শ্ৰীসিংহালে নিৰ্বাচনী প্ৰচাৰ চলায়। একেদৰে কংগ্ৰেছৰ নেতাসকলেও ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰেও নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লয়। ইতিমধ্যে নিৰ্বাচনৰ বাবে দলটোৱে 40জনীয়া তাৰকা প্ৰচাৰকৰ নাম ঘোষণা কৰিছে। এই তালিকা অনুযায়ী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, KC বেণুগোপাল, প্ৰিয়ংকা গান্ধী ভদ্ৰা, জিতেন্দ্ৰ সিং, শচীন পাইলট, মনোজ চৌহানকে ধৰি দলটোৰ শীৰ্ষ আৰু গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় নেতাসকলৰ উপৰিও সাংসদ আৰু যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুৎ কুমাৰ ভূঞাকে ধৰি ভালেকেইজন ব্যক্তিক দলটোৰ নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত AICCৰ শীৰ্ষ নেতাসকলে দলটোৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ লগতে ৰাহুল গান্ধীয়ে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিব। এই সন্দৰ্ভত দলৰ মুখপাত্ৰ বেদব্ৰত বৰাই এইদৰে কয়।
নির্বাচনী প্রচার চলাবর কারণে আমার সন্মানীয় নেতা রাহুল গান্ধী ডাঙরিয়া আর সংসদ আমার স্ক্রিনিং কমিটির সভাপতি প্রিয়ঙ্কা গান্ধী ডাঙরি আহিব সালে তখন কার্যসূচী গুয়াহাটির আশেপাশে হব, নামনি হব, উজনি হব, বরাক ভ্যালিটো হব, আর মধ্য তেজপুর বা বিশ্বনাথ চারিআলি কোবাদ ধরনের করা হয়েছে। আর ইতিমধ্যে বন্ধু টিকি ডাঙরিয়া আমার এটা আছে, ভূপেশ বাঘেলজি আছে, আর ডিকে শিবকুমার ডাঙরিয়াও আহি পেলে নির্বাচনী প্রচার চলাব। আমি সন্মানীয় এ আই সি সি সভাপতি মল্লিকার্জুন খড়গে ডাঙরিয়াক নিশ্চয় গৌরব গগৈ ডাঙরিয়া নিমন্ত্রণ জানাইছে, তেখেতে সময় সুবিধা মিলাব পারলে নিশ্চয় খড়গেজিও আমার ইয়াতে নির্বাচনী প্রচার চলাব।
কামরূপ জেলার হাজু ফুয়ালকুচি বিধানসভা সমষ্টিত বিজেপি দলের নির্বাচনী সভাত এন ডি এ সমর্থিত প্রার্থী অগপর প্রকাশ দাসর সমর্থনত নির্বাচনী প্রচার চলা হয়। বাক্সা জেলাত ইউ পি পি এল দলের প্রার্থী জোস্রং ব্রহ্মর হয়ে দলটির প্রধান প্রমোদ বড়ুয়ে আজি নির্বাচনী প্রচার চলায়। প্রচারের অন্তত সাংবাদিকরে হওয়া বার্তালাপত শ্রীবড়ুয়ে ইউ পি পি এল দলে রাইজর সেবার কারণে কাম করে আহিছে বলে মন্তব্য করে বিটিসি পনেরোটা সমষ্টির ভিতর বারোটাতে দলটোয়ে জয়লাভ করার সম্ভাবনা আছে বলে দাবি করে।
রাইজক ভোট দিবলৈ দিয়ক, ধুনিয়াকে ভোট গ্রহণ হব লাগে, শান্তিপূর্ণভাবে হব লাগে। যা পাঁচটা বছর আমার সরকার থাকা সময় কোনো নির্বাচনিক হিংসা হওয়া নাই, কোনো নির্বাচনত তেনেকা বেয়া পরিবেশ হওয়া নাই। গতি আমি ভগবানের ওসর প্রার্থনা করছো এইবারও আমার বদলেন অঞ্চলের রাইজে শান্তিপূর্ণভাবে ভোটত অংশগ্রহণ করব পারিব, এটা মই আশা করছো। আর যেতিয়া শান্তিপূর্ণভাবে ভোট দিবলৈ সবে এটা সুযোগ পাব, তেতিয়া আসল গণতন্ত্রটো ইয়াত প্রচলন হব আর রাইজে নিজের মনোপ্রুত প্রার্থীক বিজয় করবলৈ সুযোগ পাব।
আজি বিশ্ব যক্ষ্মা রোগ দিবস, এই রোগের বিষয়ে সজাগতা সৃষ্টির লগতে বিশ্বর পৰা এই সংক্রামক রোগক নাইকিয়া করার উদ্দেশ্যে প্রতি বছরে চৌবিশ মার্চত এই দিবস পালন করে অহা হয়েছে। ডক্টর রবার্ট কথে ওঠরশ বিরাশি চনত যক্ষ্মা রোগের ব্যাকটেরিয়া আবিষ্কার করেছিল আর তার স্মরণতে এই দিবস পালন করে অহা হয়েছে। রাজ্যের বিভিন্ন প্রান্তত আজি বিশ্ব যক্ষ্মা রোগ দিবসের কার্যসূচী গ্রহণ করা হয়। কোকরাঝারের রূপনাথ ব্রহ্ম অসামরিক চিকিৎসালয়ত আজি এই রোগের বিরুদ্ধে সজাগতা অভিযান অনুষ্ঠিত হয়। মরিগাঁও জেলাত আজি যক্ষ্মামুক্ত ভারত অভিযানের অংশ হিসাবে জেলা প্রশাসনে এশদিনিয়া যক্ষ্মা নির্মূল অভিযানের শুভারম্ভ করে। পবিত্র হাট প্রেক্ষাগৃহত আজি এই দিবস পালন করা হয়। অনুষ্ঠানের অংশ হিসাবে জেলা স্বাস্থ্য সেবার যুটীয়া সঞ্চালক ডাক্তর শৈলেন্দ্র বর্ধন বরায় দুখন নিশ্চয় বাহন নিক্ষয় বাহন মুক্তি করে। এই বাহনখন রোগীর যতন আর চিনাক্তকরণ কার্য রূপায়ণের ক্ষেত্র সহায়ক হব বলে আশা প্রকাশ করা হয়েছে। পরবর্তী বাতর শুনক অরুণিমা গোস্বামী পড়া।
জনতা শিল্পী জুবিন গার্গর সিঙ্গাপুরত রহস্যজনক মৃত্যুর গোচর পরিচালনার রাজ্য সরকারে জেলা আর সেশন ন্যায়াধীশ শর্মিলা ভূঁয়ার নেতৃত্বত বিশেষ ফাস্ট্রেক আদালত গঠন করেছে। কেবিনেটর সিদ্ধান্ত আর গুয়াহাটী উচ্চ ন্যায়ালয়ের মহাপঞ্জীয়কর লাভ করা পত্রের ভিত্তিক বাক্সা জেলার জেলা আর সেশন ন্যায়াধীশ হিসাবে কার্যনির্বাহ করে থাকা শ্রীমতী ভূঁয়াক এই ফাস্ট্রেক আদালতের দায়িত্ব প্রদান করে আজি রাজ্য সরকারের ন্যায় বিভাগে অধিসূচনা জারি করেছে। এই বিশেষ আদালতে জনতার শিল্পীগীর রহস্যজনক মৃত্যুর দৈনিক শুনানি গ্রহণ করব। এই আদালতের কার্যপন্থা প্রথম শুনানির এবছরের ভিতর সম্পূর্ণ করার প্রচেষ্টা গ্রহণ করা হব বলে আশা করা হয়েছে। দক্ষিণ আফ্রিকাত হবলগীয়া দ্বিদেশীয় টি টুয়েন্টি ক্রিকেট শৃঙ্খলার নির্ধারিত ভারতীয় দললৈ উমা ছেত্রী নির্বাচিত হয়েছে। পাঁচখনিয়া খেলার এই শৃঙ্খলালয় রাজ্যের বিশ্বকাপজয়ী খেলোয়াড়গীর নির্বাচনত ক্রিকেট সন্থায় গৌরব অনুভব করেছে বলে প্রকাশ করেছে। সন্থার তরফের জারি করা এখন প্রেস বিজ্ঞপ্তির জড়িয়ে খেলোয়াড়গীয়ে শৃঙ্খলাটত ভাল প্রদর্শন করবল শুভেচ্ছা প্রদান করা হয়েছে। অহা সতের উনৈশ বাইশ পঁচিশ আর সাতাইশ এপ্রিলত এই খেলকক্ষণ অনুষ্ঠিত হব। মধ্যপ্রাচ্যত সৃষ্টি হওয়া পরিস্থিতির পরিপ্রেক্ষিতত সম্ভাব্য সংকটের পরিত্রাণের প্রধানমন্ত্রী রাজ্যসমূহক সহযোগিতার আহ্বান। বিধানসভা নির্বাচনের মনোনয়ন পত্রসমূহের আজি বৈধতা পরীক্ষা। ছাব্বিশ মার্চ মনোনয়ন পত্র প্রত্যাহারের অন্তিম দিন। পাঁচখন রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চলের মুখ্য সচিব মুখ্য নির্বাচনী বিষয়া আরক্ষী সঞ্চালক প্রধান তথা জ্যেষ্ঠ বিষয়াসকলের সঙ্গে নির্বাচন আয়োগের পর্যালোচনা বৈঠক। রাজ্যের বিভিন্ন প্রান্তত বিশ্ব যক্ষ্মা রোগ দিবসের কার্যসূচী গ্রহণ আর দক্ষিণ আফ্রিকাত হবলগীয়া দ্বিদেশীয় টি টুয়েন্টি ক্রিকেট শৃঙ্খলার ভারতীয় দলত উমা ছেত্রীর স্থান লাভ। পরবর্তী বাতরি সাত বাজি দশ মিনিটত শুনবলে পাব।